ৰিণিকী ভূঞা শৰ্মা, আপুনি চিনি পায় নেকি? মোৰ নাম অভি বৰঠাকুৰ, উলুবাৰীত থাকো, উলুবাৰী 86 এ চি বি ৰোড কেলা। এই ল'ৰা এটা আছে মোৰ তাতে, মই এখন মই ল'ৰা ভৰাই থৈ দিছো তহঁতৰ য'ত য'ত হিমন্ত যায়। অডিঅ'টো লাগে নেকি কেলা? লাগে। এই পৃথিৱীখন গোলক নহয়, চিলভাৰ এজ মানি। ঐ যিদিনাই ৰূপ ভাঙিব সেইদিনা কেলা মোৰ গুটিকেইটা দেখা পাবি। এই ককা দেউতাৰ গুটিটো কিমান ডাঙৰ? ককা দেউতা কোন? ককা দেউতা শুন, তিনিটা ল'ৰা খোজকাঢ়ি আছিলে স্কুলৰ পৰা। এই আমাৰ ককা দেউতা বহুত ওখ, সি এই গছৰ আম এটা ছিঙি দিব পাৰে। দ্বিতীয় ক'লে নহয়, আমাৰ ককা দেউতা তাতকেও বেছি ওখ। এই অহেল অহেল তাতে আমাৰ ষ্ট্ৰীট লাইটটো নমাই দিব পাৰে। তাৰপিছত তিনি নম্বৰটোৱে কৈছো জানে, আমাৰ ককা দেউতা ইমান ওখ যে আকাশৰ তৰা কেইটাও ছিঙি আনিব পাৰে। এইটো মই হয় কেলা। কি নাম? বৰঠাকুৰ ডট কম, বি এ আৰ টি এইচ এ কে ইউ আৰ ডট কম।